এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিক বাল্য বিবাহৰ বিৰুদ্ধে প্ৰতিবাদ বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। বাল্য বিবাহ ৰোধ, চাইবাৰ অপৰাধকে ধৰি কেইবাটাও বিষয়ত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক। 1945 চনৰ 6 আগষ্টত জাপানৰ হিৰোশ্বিমাত আমেৰিকাৰ পাৰমাণৱিক বোমাবৰ্ষণৰ কৰুণ স্মৃতিত আজি বিশ্বজুৰি হিৰোশ্বিমা দিৱস পালন। গোলাঘাটৰ 2 নম্বৰ নেঘেৰী বিলত ঘৰ খালী কৰিবলৈ অবৈধ দখলকাৰীক প্ৰশাসনৰ মাইকযোগে অন্তিম সকিয়নি। আৰু ICC টেষ্ট বলিং ৰেংকিঙত মহম্মদ ছিৰাজ 65 স্থানলৈ উন্নীত। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি নিৰ্মূল কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি আজি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ 2 সংস্কৰণ মুকলি কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ত এই উপলক্ষে আয়োজিত কেন্দ্ৰীয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বাল্য বিবাহৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে নিযুত মইনা আঁচনিৰ 2 সংস্কৰণ মুকলি কৰা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে চাহ বাগিচা অঞ্চলসমূহৰ কন্যাসকলে বাল্য বিবাহ আৰু কম বয়সতে মাতৃত্বৰ বোজা বহন কৰিবলগীয়া পৰিস্থিতিত উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতাৰ 75 বছৰ পাছতো এই ভয়াৱহ দিশটোৰ প্ৰতি সমাজ তথা চৰকাৰ উদাসীন হৈ আছিল। নিযুত মইনা আঁচনিখন এই ক্ষেত্ৰত এখন প্ৰতিবাদৰ আঁচনি বুলি তেওঁ মন্তব্য কৰে। 2026 চনৰ ভিতৰত ৰাজ্যত বাল্য বিবাহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ চৰকাৰ দৃঢ় সংকল্পবদ্ধ বুলিও তেওঁ উল্লেখ কৰে। এইবাৰ এই আঁচনিত ৰাজ্যৰ 4 লাখৰো অধিক ছাত্ৰীক সামৰি ল'ব বুলিও তেওঁ জানিবলৈ দিয়ে। এই আঁচনিখনে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ছাত্ৰীক সামৰি লৈছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নতুন অসমৰ অগ্ৰগামী যাত্ৰাত ছাত্ৰীসকলে ইতিবাচক ভূমিকা গ্ৰহণ কৰিব লাগিব। ৰাজ্য চৰকাৰে সকলো ছাত্ৰ ছাত্ৰীৰ বাবে সম্ভাৱনা আৰু সম্পদৰ দুৱাৰ মুকলি কৰিছে বুলিও তেওঁ মন্তব্য কৰে। চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰি সকলোৰে বাবে শিক্ষা নিশ্চিত কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে।
আমাৰ ৰাজ্যত এইবাৰ ইণ্ডাষ্ট্ৰী 4.0 আৰু সম্পূৰ্ণ নতুন শিক্ষা দানেৰে আমাৰ ছাত্ৰ ছাত্ৰীক আধুনিক শিক্ষাৰে সুসজ্জিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কনকলতা বিশ্ববিদ্যালয়ৰ বাবে আগবাঢ়িছে, যি ভাৰতৰ ভিতৰতে এখন অনন্য বিশ্ববিদ্যালয় হ'ব, য'ত নেকি ছাত্ৰ ছাত্ৰীসকলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেচিন লাৰ্ণিং, অগমেণ্টেড ৰিয়েলিটি এই ধৰণৰ নতুন পাঠ্যক্ৰমৰ ওপৰত শিক্ষাদান কৰিবলৈ সক্ষম হ'ব। আমাৰ ৰাজ্যত আজিৰ পৰা কেইটামান দিন আগলৈকে আমি যি কল্পনা কৰিব পৰা নাছিলো তাক আজি আমি বাস্তৱত ৰূপায়িত হোৱা দেখা পাইছো। 14খন মেডিকেল কলেজ, আজি 25খন মেডিকেল কলেজ হোৱাৰ বাবে আগবাঢ়িছে।
ৰাজ্যৰ আন আন প্ৰান্তত কেইবাগৰাকীও মন্ত্ৰী বিধায়কে এই কাৰ্যসূচী উদ্বোধন কৰে। ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গোলাঘাট জিলাৰ বোকাখাটত মন্ত্ৰী অতুল বৰা, মৰিগাঁও জিলাৰ জাগিৰোডত মন্ত্ৰী পীযুষ হাজৰিকা, বাক্সাত মন্ত্ৰী উৰ্খা গৌৰা ব্ৰহ্ম, বিশ্বনাথত বিধায়ক প্ৰমোদ বৰঠাকুৰ নিযুত মইনা আঁচনিৰ 2 সংস্কৰণৰ প্ৰপত্ৰ বিতৰণৰ কাৰ্যসূচীত উপস্থিত থাকে। উল্লেখযোগ্য যে মাধ্যমিক শিক্ষাৰ বাবে 7, 8 আৰু 9 আগষ্টত প্ৰপত্ৰ বিতৰণ কৰা হ'ব। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহিলী 1000 টকাকৈ, স্নাতক আৰু সংহত শিক্ষক শিক্ষা কাৰ্যসূচীৰ পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীয়ে মাহিলী 1250 টকাকৈ আৰু স্নাতকোত্তৰ আৰু BEdৰ ছাত্ৰীয়ে মাহিলী 2500 টকাকৈ লাভ কৰিব। ছাত্ৰীসকলে বন্ধৰ সময়ছোৱা বাদ দি সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত 2024-25 বৰ্ষত 1,60,000 ছাত্ৰীক 133 কোটি টকা বিতৰণ কৰা হৈছিল। উচ্চ শিক্ষাত ছাত্ৰীৰ নামভৰ্তি বৃদ্ধি, বাল্য বিবাহ তথা কৈশোৰকালীন মাতৃত্ব প্ৰতিৰোধ, শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰ নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে। 2-দিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ অহা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এটা দলে আজি ৰাজ্যৰ মুখ্য সচিব আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মহিলাসকলৰ সুৰক্ষাজনিত বিষয় সন্দৰ্ভত আলোচনা কৰে। আয়োগৰ অধ্যক্ষা বিজয়া কিশোৰ ৰাহাটকাৰৰ নেতৃত্বৰ দলটোৱে আজি ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্য চৰকাৰে মহিলাসকলৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লয়। ইয়াৰ পাছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত দলটোৱে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। দলটোৱে এখন ডিজিটেলি সুৰক্ষিত আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সচেতন সমাজ গঢ় দিয়াৰ বাবে মুকলি কৰা য়শোদা AI শীৰ্ষক পদক্ষেপৰ অধীনত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত এখন কৰ্মশালাৰো আয়োজন কৰে। এই কৰ্মশালাত জনসাধাৰণৰ সুৰক্ষা আৰু ডিজিটেল অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত কিদৰে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ কৰিব পৰা যায় সেই বিষয়ে অৱগত কৰোৱা হয়। তেওঁলোকে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ৰাজ্যখনত বাল্য বিবাহ ৰোধ, চাইবাৰ অপৰাধকে ধৰি কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা কৰে। চাইবাৰ অপৰাধৰ বলি হোৱাৰ পৰা মহিলাসকলক কিদৰে ৰক্ষা কৰিব পৰা যায় সেই বিষয়ে বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। সাংবাদিকৰ আগত মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে এইদৰে কয়।
हम दो दिन यहाँ पे रहेंगे। आज का हमारा पहला दिन था और ये पहले दिन की शुरुआत बहुत अच्छी हुई है। आज सुबह असम प्रदेश के जो चीफ सेक्रेटरी है उनके साथ आज हमारी एक मीटिंग हुई है। उन्हीं के साथ उनके जो अधिकारीगण है उनके साथ भी हमने मीटिंग करी है और महिलाओं के विषय में जो जो योजनाएँ हैं, जो जो नई पहल असम ने करी है उसके बारे में आज हमने उनसे जान लिया है। और असम सरकार ने भी स्वयं केंद्र के साथ साथ अन्य भी महिलाओं के सक्षमीकरण के लिए जो योजना बनाई है उसके बारे में आज हमने जानकारी ली है। उसके बाद असम के जो डीजीपी है उनके साथ भी आज उनके अधिकारियों के साथ यहाँ पे हमने मीटिंग करी है और असम में महिलाओं के बारे में जो कानून और सुव्यवस्था है उसके बारे में हमने जानकारी ली है। किस तरीके से पुलिस डिपार्टमेंट महिलाओं के साथ न्याय करने के लिए प्रयास करता है उनके इनिशिएटिव के लिए भी आज हमने जान लिया है।
শীৰ্ষ আৰক্ষী বিষয়াসকলে আজি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষগৰাকীক ৰাজ্যখনত মহিলাৰ বিৰুদ্ধে অপৰাধ ক্ৰমাৎ হ্ৰাস হোৱা, বাল্য বিবাহৰ বিৰুদ্ধে অভিযানকে ধৰি কেইবাটাও বিষয় দৃষ্টিগোচৰ কৰে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বাবে আদালতত অভিযোগনামা দাখিলৰ প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে আৰু দোষী সাব্যস্ত হোৱাৰ হাৰো বৃদ্ধি পাইছে। অসম চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপসমূহক অধ্যক্ষগৰাকীয়ে প্ৰশংসা কৰাৰ লগতে AI সাক্ষৰ পদক্ষেপৰ অধীনত মহিলাসকলক কৃত্ৰিম বুদ্ধিমত্তা প্ৰশিক্ষণ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
আজি 6 আগষ্ট, 80 বছৰ পূৰ্বে আজিৰ তাৰিখত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমা চহৰত পাৰমাণৱিক বোমা বিস্ফোৰণ ঘটোৱাৰ ফলত মুহূৰ্ততে প্ৰায় 78,000 লোকৰ মৃত্যু ঘটিছিল আৰু পৰৱৰ্তী পৰ্যায়ত কেইবালাখো লোকৰ মৃত্যু হোৱাৰ লগতে বৃহৎ সংখ্যক লোক খুনীয়া হৈছিল। ইয়াৰ 3 দিন পাছত জাপানৰ নাগাছাকি চহৰতো আমেৰিকাই দ্বিতীয়টো পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটাইছিল। ইয়াতো কেইবাহাজাৰ লোকৰ প্ৰাণহানি হৈছিল। মানৱ জাতিক স্তম্ভিত কৰা এই পাৰমাণৱিক বোমাৰ ভয়াৱহতাৰ পৰা ভৱিষ্যতে মানৱ জাতিক ৰক্ষা কৰাৰ বাবে বিশ্বজুৰি আজিৰ দিনটো হিৰোশ্বিমা দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে আজি পুৱা হিৰোশ্বিমা চহৰত আয়োজিত অনুষ্ঠানত বিশ্বৰ 120খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে আৰু সম্পূৰ্ণ পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ বাবে আহ্বান জনায়। হিৰোশ্বিমা দিৱস সম্পৰ্কত এয়া বিশিষ্ট বিজ্ঞানী তথা কবি ডঃ বিপুল জ্যোতি শইকীয়া।
সেই সময়ৰ হিৰোশ্বিমা এখন জাপানৰ অতি প্ৰাণচঞ্চল ঔদ্যোগিক নগৰী আছিলে। দ্বিতীয় বিশ্বযুদ্ধ প্ৰায় শেষ হৈ আহিছিলে, ইতিমধ্যে জাৰ্মানী পৰাস্ত কৰিছিলে, আমেৰিকা বা ৰাছিয়া যি মিত্ৰ শক্তি আছিলে তেওঁলোকে, কিন্তু জাপানে তেতিয়াও অস্ত্ৰ সম্বৰণ কৰা নাছিলে। সেয়ে আমেৰিকাই যিহেতু সেই সময়ত পাৰমাণৱিক বোমাৰ আৱিষ্কাৰ কৰিছিলে, গতিকে সেইটো প্ৰয়োগ কৰাৰ কথা ভাবিলে জাপানত। আৰু এই ধ্বংস কেৱল সেই মুহূৰ্তৰ বোমা বিস্ফোৰণৰ মুহূৰ্তৰ ধ্বংসই নহয়, তাৰ পিছৰো আজিলৈকে হয়তো তাৰ প্ৰভাৱ এতিয়াও তাত অনুভৱ কৰিব পৰা হৈ আছে। জাপানত হিৰোশ্বিমা বা নাগাছাকি আমি যাৰে কথা নকওঁ, সেই সময়ত হয়তো যিসকলৰ মৃত্যু ঘটা নাছিলে তেখেতসকলে বিভিন্ন ধৰণৰ ব্যাধিত আক্ৰান্ত হৈ যোৱা 80 বছৰে তেওঁলোকৰ মাজৰ পৰা বহু মানুহ ঢুকাই আছে। আৰু আজি ৰাতিপুৱা হিৰোশ্বিমাত যি শান্তি সমাৰোহ হৈছিলে, পৃথিৱীৰ প্ৰায় 120খনৰ দেশৰ প্ৰতিনিধিয়ে তাত অংশগ্ৰহণ কৰিছিলে। আজিৰ পৰা প্ৰায় 25 বছৰ আগতে মই হিৰোশ্বিমা আৰু নাগাছাকি দুয়োখন নগৰলৈকে গৈছিলো। দুয়োখনতে এতিয়া শান্তি উদ্যান গঢ়ি তুলিছে তেওঁলোকে। হিৰোশ্বিমা যি মেমৰিয়েল পিচ পাৰ্ক, তাত মিউজিয়াম আছে এটা আৰু পিচ মেমৰিয়েল কেইবাটাও স্তম্ভ আছে, আৰু তাৰ শিশুসকলৰ মৃত্যু হৈছিলে তেওঁলোকৰ সোঁৱৰণতো তাত এটা স্তম্ভ নিৰ্মাণ কৰা হৈছে। আৰু সেই ঠাইখিনিক মানৱ জাতিৰ শান্তিৰ পাৰ্ক বুলি এক ধৰণে ক'ব পাৰি, আৰু আমাক যাতে সেই বিধ্বংসী ৰূপৰ এটা আমি অনুভৱ কৰিব পাৰোঁ তাৰ কাৰণে তাৰ মিউজিয়ামত বিভিন্ন ধৰণৰ সামগ্ৰী সংগ্ৰহ কৰি ৰখা হৈছে। সেই সময়ৰ এটা ডাঙৰ অট্টালিকাৰ, তেওঁলোকৰ ইণ্ডাষ্ট্ৰিয়েল কিবা এটা প্ৰতিষ্ঠান আছিলে সেইটো, সেই অট্টালিকাটোৰ জঁকাটো এটা মেমৰিয়েল হিচাপে ৰখা হৈছে আৰু সেইটোৰ সন্মুখত থিয় হোৱাটো এটা সাংঘাতিক অভিজ্ঞতা আৰু সি আপোনাৰ মনলৈ অকণমান মানে আৱেগিক কৰি তোলে। যুদ্ধ যিমান পাৰি তাৰ পৰা আঁতৰত থকাটোৱে মানৱ জাতিৰ কাৰণে মংগলময় হ'ব।
গোলাঘাট জিলা প্রশাসন আর বন বিভাগ পরহিলৈ মেৰাপানী সীমান্তর 2 নম্বৰ নেঘেৰি বিলত উচ্ছেদ চলাবলে সাজু হৈছে। আরক্ষী বন বিভাগৰ লোকে আজি অঞ্চলটোৰ পরিস্থিতি নিরীক্ষণ করে। উচ্ছেদৰ বাবে মাজত এটা দিন বাকি থকা অবস্থাত প্রশাসনের তরফৰ পৰা 2 নম্বৰ নেঘেৰি বিল অঞ্চল খালি করার বাবে শেষবারৰ বাবে অবৈধ দখলকারীসকলক মাইক যোগে জাননী জারি করা হয়। উল্লেখযোগ্য যে নেঘেৰি বিলত উচ্ছেদ হবলগীয়া 205টা পরিয়ালৰ ভিতৰত 74টা পরিয়ালৰ লেখ আবেদনৰ শুনানি গ্রহণ কৰি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে দয়াং বনাঞ্চলৰ নেঘেৰি বিলৰ 59টা আৰু নাম্বৰ বনাঞ্চলৰ 15টা পৰিয়াললৈ সাময়িকভাৱে সকাহ প্ৰদান কৰে আৰু পৰিয়ালকেইটাৰ বাবে উচ্ছেদৰ সময়সীমা 14 আগষ্টলৈ বৃদ্ধি কৰে। অসমীয়া জাতিক নিষেধ কৰিবলৈ চলোৱা কোনো অপচেষ্টা সহ্য কৰা নহ'ব আৰু তেনেলোকক আইনৰ গণ্ডীৰে ৰোধ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত সকিয়াই দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে জাতিটোৰ বৰঘৰত কোনো লোকে অবৈধভাৱে প্ৰৱেশ কৰিব খুজিলে মানুহে মাত মাতিবই। সঠিক সময়ত মাত নামাতিলে সেই জাতিক কোনে উদ্ধাৰ কৰিব বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। ডঃ শৰ্মাই আইন হাতত তুলি নোলোৱাকৈ অন্যায়ৰ বিৰুদ্ধে মাত মাতি যাবলৈ খিলঞ্জীয়া লোকসকলক আহ্বান জনায়। অসম গণ পৰিষদ দলে বিটিআৰৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। দলটোৱে এইবাৰ একাংশ সমষ্টিত প্ৰাৰ্থী দিব। অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আজি গোলাঘাটত এই কথা প্ৰকাশ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেশৰ 79 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেইবাটাও বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। এনে অনুষ্ঠানসূচীৰ অংশ হিচাপে অহা 9 আগষ্টৰ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসন বিভাগে প্ৰকাশ কৰা বহু সমাদৃত ইংৰাজী গ্ৰন্থ আনটোল্ড ষ্টৰিজ অৱ দ্য ফ্ৰীডম ষ্ট্ৰাগল ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়াৰ ৰচক তথা বিশিষ্ট সাংবাদিক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ আৰু আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জ্যেষ্ঠ বাতৰি পৰিৱেশিকা অৰুণিমা গোস্বামীয়ে অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলযোগে প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানত আগ্ৰহী শ্ৰোতাই ফোনযোগে অংশগ্ৰহণ কৰিব পাৰিব। ফোন নম্বৰ দুটা হৈছে 0366-166-1876-266-2325।
গুৱাহাটী মহানগৰ আৰক্ষীৰ উদ্যোগত আজি আমচাঙত বাল্য বিবাহ প্ৰতিৰোধ, পক্সো আইন, শিশু আৰু কিশোৰ অপৰাধ আইন বিষয়ক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়। আমচাং চাহবাগিচা আদৰ্শ হাইস্কুল কৰ্তৃপক্ষৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত কমেও 80 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। পানবজাৰ মহিলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয়া দাসে এই অনুষ্ঠানত বাল্য বিবাহৰ ক্ষতিকাৰক দিশ আৰু পক্সো আইন, শিশু আৰু কিশোৰ অপৰাধ আইন, শিশু শ্ৰমিক সন্দৰ্ভত আলোকপাত কৰে। ইংলেণ্ডৰ বিৰুদ্ধে অভেল টেষ্টত দৰ্শনীয় বলিং প্ৰদৰ্শন কৰাৰ সুবাদত ICC টেষ্ট বলিং ৰেংকিঙত ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজ 65 স্থানলৈ উন্নীত হৈছে। টেষ্টখনত প্লেয়াৰ অব দ্য মেটচৰ সন্মান লাভ কৰা ছিৰাজৰ 12টা স্থানৰ উত্তৰণ ঘটি কেৰিয়াৰৰ শ্ৰেষ্ঠ 65 স্থান লাভ কৰিছে। ছিৰাজৰ সতীৰ্থ প্ৰসিদ্ধ কৃষ্ণৰো ৰেংকিঙত উত্তৰণ ঘটিছে। অভেল টেষ্টত মুঠ 8টা উইকেট দখল কৰা প্ৰসিদ্ধ কৃষ্ণ 69 সংখ্যক স্থানলৈ উন্নীত হৈছে। টেষ্ট বলিং ৰেংকিঙত ভাৰতীয় বেগী বলাৰ জছপ্ৰীত বুমৰাৰ শীৰ্ষস্থান অক্ষুণ্ণ আছে। একেদৰে টেষ্ট বেটিং ৰেংকিঙত এছএছচি জয়ছোৱাল 5ম স্থানলৈ উন্নীত হৈছে। ধেমাজিৰ বৰপাতৰীয়া গাঁও নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সাহিত্যিক পদ্মেশ্বৰ দিহিঙীয়াৰ আজি পুৱা নিজৰ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 67 বছৰ। শিক্ষকতাৰ সমান্তৰালভাৱে সাহিত্য ক্ষেত্ৰত জড়িত দিহিঙীয়াই ধেমাজি জিলা সাহিত্য সভাৰ সম্পাদক আৰু সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। সৰবৰাহী ব্যক্তিজনৰ মৃত্যুত মন্ত্ৰী ডাঃ অনুজ পেগুৰ লগতে ধেমাজিৰ বিভিন্ন দল, সংগঠন আৰু ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে। তিনিচুকীয়া জিলাৰ পানীতোলাত বিষাক্ত মকৰাৰ কামোৰত এটি 8 বছৰীয়া শিশুৰ আজি মৃত্যু হয়। প্ৰথমে শিশুটিক ফাৰ্মাচীত চিকিৎসা প্ৰদান কৰা হয় যদিও যোৱা নিশা স্বাস্থ্যৰ অৱনতিৰ ফলত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিক বাল্য বিবাহৰ বিৰুদ্ধে প্ৰতিবাদ বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। বাল্য বিবাহ ৰোধ, চাইবাৰ অপৰাধকে ধৰি কেইবাটাও বিষয়ত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক। 1945 চনৰ 6 আগষ্টত জাপানৰ হিৰোশ্বিমাত আমেৰিকাৰ পাৰমাণৱিক বোমাবৰ্ষণৰ কৰুণ স্মৃতিত আজি বিশ্বজুৰি হিৰোশ্বিমা দিৱস পালন। গোলাঘাটৰ 2 নম্বৰ নেঘেৰি বিলত ঘৰ খালী কৰিবলৈ অবৈধ দখলকাৰীক প্ৰশাসনৰ মাইক যোগে অন্তিম সকিয়নি। আৰু ICC টেষ্ট বলিং ৰেংকিঙত মহম্মদ ছিৰাজ 65 স্থানলৈ উন্নীত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।